এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হল উমৈহতীয়া দেৱানী বিধি প্ৰণয়ন আৰু ৰূপায়ণ কৰিবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ প্ৰকাশ, উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ হোৱা অসম অসামৰিক সেৱাৰ বিষয়া লাচিত কুমাৰ দাসৰ বাসগৃহত দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ৰ অভিযান, ৰাজ্যৰ পৰিবহণ আন্তঃগাঁথনিত নৱতম সংযোজনেৰে আজি গুৱাহাটীত ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীৰ উড়ন সেতু উদ্বোধন, বৰাক উপত্যকাৰ কৰ্কট ৰোগীসকলৰ কাৰণে আশাৰ ৰেঙনি কঢ়িয়াই কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত কেমথেৰাপী আৰম্ভ, আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মুখামুখি। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি দ্বিতীয় দিনাৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয়। ৰাজ্যপালগৰাকীয়ে ভাষণৰ আৰম্ভণিতে বিধানসভাৰ নৱনিৰ্বাচিত অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসক অভিনন্দন জনায়। শ্ৰীদাসে তেওঁৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰে জনসাধাৰণৰ স্বাৰ্থত সদনৰ গৰিমা আৰু ঐতিহ্য বৰ্তাই ৰাখিব বুলি ৰাজ্যপালগৰাকীয়ে আস্থা ব্যক্ত কৰে। অসমীয়াত প্ৰদান কৰা এই ভাষণত তেওঁ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি নৱনিৰ্বাচিত বিধায়কসকলক শুভেচ্ছা জনায়।
মই অসমৰ সন্মানীয় মুখ্যমন্ত্রী ডাক্তার হিমন্ত বিশ্ব শর্মাদেহ পুনর্বার মুখ্যমন্ত্রীর দায়িত্ব গ্রহণ করার বাবে আন্তরিক অভিনন্দন আর শুভকামনা জানাইছো। বিগত পাঁচ বছরাত তেখেতর সবল নেতৃত্ব আর সুশাসনে জনতার বিশ্বাস আর সমর্থন অর্জন করেছে। আমার অসমখনক প্রগতি আর সমৃদ্ধির পথত আৰু অধিক আগুৱাই লৈ যোৱাৰ বাবে তেখেতলৈ অশেষ শুভকামনা জনাইছো।
ৰাজ্যপালগৰাকীয়ে আমেৰিকা ইজৰাইল ইৰাণৰ সংঘৰ্ষৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে ল'বলগীয়া ব্যয় সংকোচনৰ ব্যৱস্থা, সীমান্ত সুৰক্ষা আৰু অনুপ্ৰৱেশৰ সৈতে জড়িত বিভিন্ন বিষয়ে আজি ভাষণত উল্লেখ কৰে। এই ভাষণতে শ্ৰীআচাৰ্যই কয় যে ৰাজ্য চৰকাৰে উমৈহতীয়া দেৱানী বিধি ৰূপায়ণৰ বাবে কাম কৰি যাব। বিশেষকৈ ৰাজ্যখনৰ জনজাতীয় খিলঞ্জীয়া আৰু অন্যান্য সুৰক্ষিত সম্প্ৰদায়ৰ পৰিচয়, ভূমি অধিকাৰ, নিৰাপত্তা আৰু সাংবিধানিক স্বাৰ্থ সুৰক্ষিত কৰিবলৈ চৰকাৰ দৃঢ়প্ৰতিজ্ঞ। পূৰ্বে গ্ৰহণ কৰা সিদ্ধান্তমূলক ব্যৱস্থাক ভিত্তি কৰি অহা পাঁচ বছৰত খিলঞ্জীয়াৰ অধিকাৰ আৰু জনসংখ্যাৰ সুৰক্ষাৰ বাবে আইনী তথা প্ৰশাসনিক পৰিকাঠামো অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হ'ব। চৰকাৰে জনজাতীয় আৰু খিলঞ্জীয়া লোকসকলৰ পৰম্পৰাগত ৰীতি নীতি আৰু সামাজিক প্ৰতিষ্ঠানসমূহক সম্পূৰ্ণৰূপে সুৰক্ষিত কৰি উমৈহতীয়া দেৱানী বিধি প্ৰণয়ন আৰু কাৰ্যকৰী কৰাৰ দিশত কাম কৰিব বুলিও ৰাজ্যপালগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে সীমান্তৰ সুৰক্ষা উন্নত কৰাৰ লগতে অনুপ্ৰৱেশ নিয়ন্ত্ৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় আৰু পশ্চিমবংগৰ চৰকাৰৰ সৈতে একেলগে কাম কৰিব। শ্ৰীআচাৰ্যই নতুন চৰকাৰে 2 লাখ চাকৰি প্ৰদান, অধিক বিনিয়োগ আকৰ্ষণ আৰু ৰাজ্যত বিদ্যুতৰ উৎপাদন বৃদ্ধিৰ বাবে কাম কৰিব বুলিও উল্লেখ কৰে। ৰাজ্যপালগৰাকীয়ে লগতে বিগত 5 বছৰত দখলীকৃত চৰকাৰী ভূমি আৰু বনাঞ্চল দখলমুক্ত কৰাৰ বাবে চলোৱা উচ্ছেদ অভিযান আগলৈও অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে। ৰাজ্যত বান সমস্যা দূৰ কৰাৰ বাবে 18,000 কোটি টকা আবণ্টন দিয়া হ'ব বুলি ৰাজ্যপাল আচাৰ্যই আশ্বাস দিয়ে। তেওঁ কয় যে ৰাজ্যখনলৈ শান্তি আৰু সুস্থিৰতা ঘূৰি আহিছে আৰু মাত্ৰ 3খন জিলাক বাদ দি সমগ্ৰ ৰাজ্যৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰা হৈছে। বিগত সময়ছোৱাত কেইবাখনো শান্তি চুক্তি আৰু বুজাবুজিৰ চুক্তি সম্পাদিত হোৱা বুলি উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে কয় যে 10,000তকৈও অধিক উগ্ৰপন্থীৰ সদস্য মূল খুঁটিলৈ উভতি আহিছে। তেওঁ নিষিদ্ধ ঘোষিত আলফা স্বাধীনৰ সদস্যসকলক হিংসাৰ পথ পৰিহাৰ কৰি আলোচনাৰ মেজলৈ আহিবলৈ আহান জনায়। ৰাজ্যখনে অৰ্থনৈতিক প্ৰগতিৰ ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য অৰ্জন কৰা বুলি উল্লেখ কৰি শ্ৰীআচাৰ্যই কয় যে বিগত 5 বছৰত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন প্ৰায় 16% বাৰ্ষিক চক্ৰবৃদ্ধি হাৰত বাঢ়িছে। 2028-29 বৰ্ষৰ ভিতৰত অৰ্থনীতি 10 লাখ কোটি টকালৈ বৃদ্ধি পোৱাৰ দিশে অসম অগ্ৰসৰ হৈছে বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয় যে জনমূৰি আয়ু দুগুণতকৈ বৃদ্ধি পাইছে আৰু মূলধনী ব্যয় 2025-26 বৰ্ষত 26,531 কোটি টকালৈ বৃদ্ধি পাইছে। ৰাজ্যপালৰ ভাষণ চলি থকা সময়তে বিৰোধী কংগ্ৰেছ দলৰ সদস্যসকলে সদন ত্যাগ কৰে আৰু সদনৰ বাহিৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যপালৰ ভাষণৰ পাছত অধ্যক্ষই সদনৰ কাম কাজ 45 মিনিটৰ বাবে বিৰতি ঘোষণা কৰে। ইয়াৰ পাছতে শাসকীয় দলৰ বিধায়ক বিশ্বজিৎ ফুকনে ৰাজ্যপালৰ ভাষণ সন্দৰ্ভত ধন্যবাদসূচক প্ৰস্তাৱ উত্থাপন কৰে। বিধায়ক সুশান্ত বৰগোহাঁয়ে এই প্ৰস্তাৱৰ প্ৰতি সমৰ্থন জনায়। অধ্যক্ষই ইয়াৰ পাছতে সদনৰ কাৰ্যক্ৰমণিকা 25 মে'লৈ স্থগিত ঘোষণা কৰে। উৎকোচলৈ হাতে লৈতে গ্ৰেপ্তাৰ হোৱা ভূমিলেখ আৰু জৰী পৰিকৰ্তা কাৰ্যালয়ৰ সহকাৰী সঞ্চালক আৰু অসম অসামৰিক সেৱাৰ বিষয়া লাচিত কুমাৰ দাসৰ বেলতলা তিনিআলিৰ ৰাণী বাগানৰ বাসগৃহৰ পৰা দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে মুঠ 48,38,150 টকা মূল্যৰ নগদধন জব্দ কৰিছে। ইয়াৰ লগতে দলটোৱে দাসৰ ঘৰৰ পৰা 9টা বেংক একাউণ্টত জমা ৰখা 80,00,000 টকা ফিক্সড ডিপজিটৰ ৰচিদ, প্ৰায় আধা কেজি ওজনৰ অলংকাৰ, জীৱন বীমাৰ পলিচিকে ধৰি ভালেখিনি নথি পত্ৰ আৰু সামগ্ৰী জব্দ কৰে। দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান সুৰেন্দ্ৰ কুমাৰে আজি এখন সংবাদমেলত অভিযুক্ত দাসৰ বাসগৃহত চলোৱা অভিযান সন্দৰ্ভত সবিশেষ সদৰি কৰে। শ্ৰীকুমাৰে উৎকোচ লোৱা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰাৰ লগতে অভিযুক্ত দাসৰ বিৰুদ্ধে আয়তকৈ অধিক সম্পত্তি অৰ্জনৰো এটা পৃথক গোচৰ ৰুজু কৰা হ'ব বুলি জানিবলৈ দিয়ে। চলিত বৰ্ষৰ 4জনকৈ উচ্চপদস্থ চৰকাৰী বিষয়া উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱাৰ তথ্য সদৰি কৰি তেওঁ কয় যে ৰাজ্য চৰকাৰৰ দুৰ্নীতি বিৰোধী আপোচী নীতি অনুযায়ী দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে দুৰ্নীতিৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
ৰাজ্যৰ পৰিবহণ আন্তঃগাঁথনিত নৱতম সংযোজন হিচাপে আজি গুৱাহাটীৰ লালগণেশত ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ উড়ন হেতুখন উদ্বোধন কৰা হয়। আজি কিছু সময় পূৰ্বে উড়ন হেতুখন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, নৱনিৰ্বাচিত বিধায়ক প্ৰদ্যুৎ বৰদলৈ, বিজয় কুমাৰ গুপ্তা, দীপলু ৰঞ্জন শৰ্মা, ডঃ তপন দাস আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ উপস্থিতিত উদ্বোধন কৰে। 2.8 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই উড়ন হেতুখন 376 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে।
মহানগৰীৰ যোগাযোগ আৰু উন্নয়নত নতুন মাত্ৰা প্ৰদান কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নৱনিৰ্মিত ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ উড়ন সেতুখন উদ্বোধন কৰে। সাংসদ বিজুলী কলিতা মেধি, বিধায়ক ক্ৰমে প্ৰদ্যুৎ বৰদলৈ, বিজয় কুমাৰ গুপ্তা, দীপুৰঞ্জন শৰ্মা, ডঃ তপন দাস আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ উপস্থিতিত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ উড়ন সেতুখন মহানগৰবাসীৰ বাবে মুকলি কৰি দিয়ে। উল্লেখযোগ্য যে 376 কোটি টকা ব্যয় সাপেক্ষে 2.8 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই উড়ন সেতুখন লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰি উলিয়াইছে। উড়ন সেতুখন উদ্বোধনৰ লগে লগে মহানগৰীৰ যানজঁটৰ সমস্যা যথেষ্ট পৰিমাণে হ্ৰাস পাব বুলি আশা কৰা হৈছে।
কৰ্কট ৰোগৰ চিকিৎসা অধিক শক্তিশালী আৰু ৰোগীসকলৰ বাবে এই চিকিৎসা সহজলভ্য কৰি তোলাৰ লক্ষ্যৰে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত কেমথেৰাপী ইউনিট আজি আৰম্ভ কৰা হৈছে। এই ইউনিট অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচন আৰু টাটা কেন্সাৰ হাস্পতাল, শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ সহযোগিতা আৰু কাৰিকৰী নিৰ্দেশনাত কাৰ্যকৰী কৰা হৈছে। 4খন বিচনাযুক্ত এই ইউনিটত সম্পূৰ্ণ বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়োৱা হ'ব। টাটা কেন্সাৰ হাস্পতাল, শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত প্ৰথম পৰ্যায়ৰ কেমথেৰাপীৰ চিকিৎসা প্ৰদান কৰা হ'ব। পৰৱৰ্তী চিকিৎসা কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ৰ কেমথেৰাপী ইউনিটত প্ৰদান কৰা হ'ব। এই ইউনিটত প্ৰশিক্ষণপ্ৰাপ্ত পেৰামেডিকেল কৰ্মীসকলে কেমথেৰাপী প্ৰদান কৰাৰ লগতে ৰোগী পৰ্যবেক্ষণ আৰু নিৰ্ধাৰিত চিকিৎসা সেৱা আগবঢ়াব। কেমথেৰাপীৰ সময়ত আৰু কেমথেৰাপীৰ পাছত ৰোগীসকলক পৰ্যবেক্ষণ কৰি প্ৰয়োজনীয় ব্যৱস্থা এই ইউনিটতে গ্ৰহণ কৰা হ'ব। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ বৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 সমাজ জীৱনত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব বিষয়বস্তুৰ বিশেষজ্ঞ ইন্দ্ৰনীল তালুকদাৰ আৰু কাব্যনীল তালুকদাৰে। অনুষ্ঠানটিৰ আগ ধৰিব জিন্তী ৰাণী ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ অহা 25 মে'ত পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব। আজি ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত অনুষ্ঠিত শুনানিত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। ইয়াৰ পাছতে অহা 25 মে'ত হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়া আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ বিপক্ষে যুক্তি দৰ্শাব। ইপিনে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে গোচৰৰ কেছ ডায়েৰী দাখিল কৰিবলৈ আৰক্ষীক পূৰ্বে নিৰ্দেশ দিছিল। সেই অনুসৰি আজি উচ্চ ন্যায়ালয়ৰ মজিয়াত কেছ ডায়েৰীৰ লগতে নিম্ন আদালতৰ নথি পত্ৰ দাখিল কৰা হয়। চৰাইদেউ জিলাৰ কিশোৰীসকলৰ মানসিক সবলীকৰণ আৰু সামাজিক সশক্তিকৰণৰ উদ্দেশ্যৰে বিশ্ববিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ উদ্যোগত আজি এটা বিশেষ সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জিলাখনৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান পদ্মকুমাৰী বৰুৱা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অসমৰ ৰাজ্যপালৰ কিশোৰী সন্মান সংকল্প কাৰ্যসূচীৰ অধীনত আয়োজিত অনুষ্ঠানত সমল ব্যক্তিসকলে ছাত্ৰ ছাত্ৰীসকলক কেইবাটাও গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিষয়ত সচেতন কৰে। বাল্য বিবাহৰ কুপ্ৰভাৱ, ইয়াৰ আইনী দিশসমূহৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰাৰ লগতে লিংগ বৈষম্য দূৰীকৰণৰ বিষয়েও এই কাৰ্যসূচীত জানিবলৈ দিয়া হয়। ইয়াৰ পাছতে চাইবাৰ অপৰাধৰ বিষয়ে ছাত্ৰীসকলক বিতংভাৱে জানিবলৈ দিয়া হয়। সর্বমুঠ 35গৰাকী ছাত্ৰীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰে। বানপানী, সাম্ভাব্য আৰু প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি ধুবুৰী জিলাৰ বিলাসীপাৰা সমজিলা প্ৰশাসনে বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। সমজিলা আয়ুক্তৰ নিৰ্দেশ মৰ্মে দুৰ্যোগৰ সময়ত জৰুৰীকালীন ঘটনা সংক্ৰান্তত তাৎক্ষণিক যোগাযোগৰ বাবে এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে। জিলাখনৰ ৰোকাখাটা বনিয়াপাৰাত অৱস্থিত আৱৰ্ত ভৱনত এই নিয়ন্ত্ৰণ কক্ষটো স্থাপন কৰা হৈছে। অহা 25 মেৰ পৰা 15 অক্টোবৰলৈকে এই কাৰ্যক্ষম হৈ থাকিব। জনসাধাৰণে 03667-25005 নম্বৰত জৰুৰীকালীন সমস্যা সন্দৰ্ভত যোগাযোগ কৰিব পাৰিব। এই নিয়ন্ত্ৰণ কক্ষটো বিলাসীপাৰাৰ সহকাৰী আয়ুক্ত তথা কাৰ্যবাহী দণ্ডাধীশ ডেভিডছন দৈমাৰীৰ তত্বাৱধানত পৰিচালিত হ'ব। মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইন্ধনৰ মূল্যবৃদ্ধিৰ অজুহাতত কোনো ব্যৱসায়ীয়ে যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি বা কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি গ্ৰাহকক প্ৰবঞ্চনা কৰিব নোৱাৰে, সেই উদ্দেশ্যৰে জিলা প্ৰশাসনে জিলা আয়ুক্তৰ কাৰ্যালয়ত পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীসকলৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰে। গোৱালপাৰাত বিগত কিছুদিন ধৰি কিছু অসাধু ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত বিষয়টো জিলা প্ৰশাসনে গুৰুত্ব সহকাৰে লৈ কেইবাখনো সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে নিয়মীয়াকৈ বজাৰ পৰিদৰ্শনৰ ব্যৱস্থা কৰিছে। খাদ্য, ৰাজহুৱা যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগকো অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি সন্দৰ্ভত পৰিদৰ্শন আৰু কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীসকলক অত্যাৱশ্যকীয় সামগ্ৰীৰ দামৰ তালিকা গ্ৰাহকে দেখা পোৱাকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত প্ৰদৰ্শন কৰিবলৈ জিলা প্ৰশাসনে নিৰ্দেশ দিছে।
চৰাইদেউ জিলাৰ অসম নাগালেণ্ড সীমান্তৰ নামতোলাত আজি চৰাইদেউ আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ এগৰাকী মহিলা সৰবৰাহকাৰীক আটক কৰিবলৈ সমৰ্থ হয়। অসম নাগালেণ্ড সীমান্তৰ এই অঞ্চলটোক নিষিদ্ধ মাদক দ্ৰব্য সৰবৰাহকাৰীয়ে এটা কৰিডৰ হিচাপে ব্যৱহাৰ কৰি অহাৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আজি এই অভিযান চলায়। অভিযানটোৰ সন্দৰ্ভত আমাৰ চৰাইদেউৰ সংবাদদাতা নবুল কোঁৱৰে এইদৰে কয়।
চৰাইদেউ জিলা আৰক্ষীয়ে আজি এক অভিযান চলাই নামতোলা তিলা লাইনৰ নিবাসী মায়া তামাং নামৰ মহিলাগৰাকীক আটক কৰিছে। মায়া তামাঙৰ বাসগৃহত চলোৱা তালাচীত আৰক্ষীয়ে 21টা প্লাষ্টিকৰ টেমাত ভৰাই থোৱা নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ কৰে। অসম নাগালেণ্ড সীমান্তৰ নামতোলা অঞ্চলক ড্ৰাগছ সৰবৰাহকাৰীয়ে এক কৰিডৰ হিচাপে ব্যৱহাৰ কৰি অহাৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ইয়াত বিশেষ দৃষ্টি ৰাখিছে। উল্লেখ্য যে আজিৰ দিনটোতে চৰাইদেউ জিলাৰ সোণাৰীত টাই আহোম ছাত্ৰ সন্থাই জিলাখনক ড্ৰাগছ মুক্ত কৰাৰ বাবে প্ৰশাসনক দাবী জনাইছিল। আনহাতে চৰাইদেউ আৰক্ষীয়ে কালি 2 পৰিমাণৰ ড্ৰাগছসহ 2 লোকক আটক কৰিছিল।
যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ দিৱস উপলক্ষে পি এম শ্ৰী ফেচুৱাল জয়শ্ৰী উচ্চ মাধ্যমিক বিদ্যালয়ত আজি এটা সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰে। ছাত্ৰ ছাত্ৰীৰ মাজত জৈৱ বৈচিত্ৰ সংৰক্ষণ আৰু বহনক্ষম জীৱনধাৰাৰ গুৰুত্ব সন্দৰ্ভত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে আয়োজন কৰা এই অনুষ্ঠানত ভালেসংখ্যক শিক্ষাৰ্থী, শিক্ষক শিক্ষয়িত্ৰী আৰু বিজ্ঞানীয়ে অংশগ্ৰহণ কৰে। এই দিৱস উদযাপনৰ অংশ হিচাপে গছপুলি ৰোপণ, কুইজ, চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে অন্যান্য কাৰ্যসূচীও অনুষ্ঠিত হয়। শিক্ষাৰ্থীসকলে প্ৰকৃতি, বন আৰু পৰিৱেশ সংৰক্ষণ বিষয়ক সজাগতা আৰু সৃজনশীলতা প্ৰদৰ্শন কৰা বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে চেন্নাই ছুপাৰ কিংছক 89 ৰাণত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। উমৈহতীয়া দেৱানী বিধি প্ৰণয়ন আৰু ৰূপায়ণ কৰিবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য প্ৰকাশ। উৎকোচ লৈ হাতেলুটে গ্ৰেপ্তাৰ হোৱা অসম অসামৰিক সেৱাৰ বিষয়া লাচিত কুমাৰ দাসৰ বাসগৃহত দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ৰ অভিযান। ৰাজ্যৰ পৰিবহন আন্তঃগাঁথনিত নৱতম সংযোজনেৰে আজি গুৱাহাটীত ডঃ শ্যামা প্ৰসাদ মুখাৰ্জী উড়ন সেতু উদ্বোধন। বৰাক উপত্যকাৰ কৰ্কট ৰোগীসকলৰ কাৰণে আশাৰ ৰেঙনি কঢ়িয়াই কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত কেমোথেৰাপী আৰম্ভ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই।